さすがに。
বাতৰি কৈছো পৰিস্মিতা দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰিকেইটা হৈছে, গৃহমন্ত্ৰী অমিত শ্বাহে জম্মু কাশ্মীৰৰ নিৰাপত্তা ব্যৱস্থা আৰু অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি পৰ্যালোচনা কৰাৰ উদ্দেশ্যে আজি এখন উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰে। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি সংসদ ভৱন চৌহদত নতুনকৈ নিৰ্মাণ কৰা প্ৰেৰণা স্থল উদ্বোধন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 30 জুনত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। সিকিমৰ বান বিধবস্ত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান পূৰ্ণগতিত অব্যাহত আছে আৰু ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মহিলা ক্ৰিকেট দলৰ মাজৰ প্ৰথমখন এদিনীয়াত আজি ভাৰতে দক্ষিণ আফ্ৰিকাত জয়ৰ বাবে 261 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। গৃহমন্ত্ৰী অমিত শ্বাহে জম্মু কাশ্মীৰৰ নিৰাপত্তা ব্যৱস্থা আৰু অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি পৰ্যালোচনা কৰাৰ উদ্দেশ্যে নতুন দিল্লীত আজি এখন উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত শ্ৰীশ্বাহে জম্মু কাশ্মীৰত শেহতীয়াকৈ হোৱা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ নিৰাপত্তা ব্যৱস্থাৰ বুজ লয়। কাশ্মীৰ উপত্যকাত যিদৰে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ জৰিয়তে শান্তি প্ৰতিষ্ঠা হৈছে, সেই একে ব্যৱস্থা গ্ৰহণ কৰি জম্মু অঞ্চল সন্ত্ৰাসবাদমুক্ত কৰি তোলাৰ বাবে গৃহমন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট সংস্থাসমূহক নিৰ্দেশ দিয়ে। তেওঁ লগতে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰ অভাৱ পদ্ধতিৰে সন্ত্ৰাসবাদ নিয়ন্ত্ৰণ কৰি সমাজত আদৰ্শ প্ৰতিষ্ঠা কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহা, কেন্দ্ৰীয় গৃহ সচিব অজয় ভাল্লা, ইণ্টেলিজেন্স ব্যুৰৰ সঞ্চালক, সেনাবাহিনীৰ মুৰব্বীকে ধৰি জ্যেষ্ঠ সেনা বিষয়াসকল, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান, জম্মু আৰু কাশ্মীৰৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি কেইবাগৰাকী বিশিষ্ট লোক বৈঠকত উপস্থিত থাকে। উল্লেখযোগ্য যে 29 জুনত বাৰ্ষিক অমৰনাথ যাত্ৰা আৰম্ভ হ'ব। এই যাত্ৰা 19 আগষ্টলৈ অব্যাহত থাকিব। উপ ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড় আজি সংসদ ভৱন চৌহদত নতুনকৈ নিৰ্মাণ কৰা প্ৰেৰণা স্থল উদ্বোধন কৰে। উদ্বোধনী কাৰ্যসূচীত ৰাজ্যসভাৰ সভাপতি হৰিবংশ নাৰায়ণ সিং, সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৰ লগতে ৰাজ্যসভা আৰু লোকসভাৰ সদস্যসকল উপস্থিত থাকে। বিভিন্ন দেশৰ প্ৰতিনিধি তথা অন্যান্য দৰ্শনাৰ্থীসকলে যাতে সংসদ ভৱন চৌহদৰ একেটা স্থানতে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ মহান নেতা আৰু স্বাধীনতা যুঁজাৰীসকলৰ প্ৰতিমূৰ্তি দৰ্শন কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰে তাৰ বাবে এই প্ৰেৰণা স্থল নিৰ্মাণ কৰা হৈছে। তদুপৰি এই মহান ব্যক্তিসকলৰ জীৱন কাহিনী আৰু বাণীসমূহৰ যোগেদি দৰ্শনাৰ্থীসকলক অনুপ্ৰাণিত কৰিব পৰাকৈ নতুন প্ৰযুক্তিৰ জৰিয়তে ব্যৱস্থা গ্ৰহণৰ বাবে কাৰ্যকৰী আঁচনিও হাতত লোৱা হৈছে। এই প্ৰেৰণা স্থলত সকলো প্ৰতিমূৰ্তি চাৰিওকাষে সেউজীয়া ঘাঁহনি আৰু বাগিচা পতা হৈছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কৈছে যে সংসদে প্ৰেৰণা স্থলৰ এটা নিৰ্দিষ্ট স্থানত দেশৰ সকলো মহান ব্যক্তি, স্বাধীনতা সংগ্ৰামী, আধ্যামিক আৰু সাংস্কৃতিক নেতাসকলৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 30 জুনত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 111 সংখ্যক আৰু শ্ৰীমোদী একেৰাহে তৃতীয় কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰচাৰ হ'বলগীয়া প্ৰথমটো খণ্ড। প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। জনসাধাৰণে 1800-1178 এই সংখ্যাবিহীন নম্বৰত ফোন কৰি প্ৰধানমন্ত্ৰীৰ দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। তেওঁলোকে লগতে নৰেন্দ্ৰ মোদী এপ অথবা মাইগভ মুকলি মঞ্চৰ যোগেদিও পৰামৰ্শ আগবঢ়াব পাৰিব। অনুষ্ঠানটিৰ আসন্ন খণ্ডৰ বাবে 28 জুন পৰ্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজন এয়াৰ মোবাইল এপ যোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শন নিউজ, প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেল যোগে এই অনুষ্ঠানৰ প্ৰচাৰ কৰা হ'ব। আকাশবাণী প্ৰচাৰ হোৱাৰ ঠিক পাছতে অনুষ্ঠানটিৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম সচিবালয়ত আজি সৌৰ শক্তি প্ৰকল্প মুকলি কৰে। এই প্ৰকল্পৰ জৰিয়তে মাহে গড়ে 3 লাখ ইউনিট বিদ্যুৎ উৎপাদন কৰি প্ৰচলিত শক্তিৰ উৎসৰ ব্যৱহাৰ হ্ৰাস কৰাৰ লক্ষ্য লোৱা হৈছে। 12 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্প মুকলি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই প্ৰকল্পৰ জৰিয়তে অসম সচিবালয় দেশৰ প্ৰথম সেউজ সচিবালয়ৰূপে পৰিণত হৈছে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে শীঘ্ৰেই ৰাজ্যৰ প্ৰধান চিকিৎসালয়, চৰকাৰী কাৰ্যালয় আৰু বিশ্ববিদ্যালয়ত সৌৰ শক্তিৰ ব্যৱস্থা কৰা হ'ব। ৰাজ্যবাসীৰ ঘৰত সৌৰ শক্তি প্ৰণালী বঢ়াবলৈ তেওঁ আহ্বান জনায়। সৌৰ শক্তি ব্যৱহাৰ কৰা লোকক প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ জৰিয়তে চৰকাৰে ৰাজ সাহায্য প্ৰদান কৰিব বুলিও তেওঁ উল্লেখ কৰে। ইপিনে পহিলা জুলাইৰ পৰা মন্ত্ৰী বিধায়ক আৰু প্ৰথম শ্ৰেণীৰ বিষয়াসকলক ঘৰুৱা বিদ্যুৎ মাচুল নিজে নিজে পৰিশোধ কৰিবলৈও নিৰ্দেশ দিয়ে। তেওঁ লগতে অহা বছৰ পহিলা জুলাইৰ পৰা ৰাজ্যৰ নিম্ন মধ্যবিত্ত আৰু দুখীয়া লোকৰ বিদ্যুতৰ মাচুল এক টকাকৈ কমাবলৈ বিদ্যুৎ বিভাগক নিৰ্দেশ দিয়ে। ছিকিমৰ বান বিধবস্ত অঞ্চলসমূহত বিশেষকৈ বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত নাংগন জিলাত উদ্ধাৰ আৰু সাহায্য অভিযান পূৰ্ণগতিত অব্যাহত আছে। ৰাজ্যখনৰ বান আৰু পৰিৱেশ মন্ত্ৰী পিংসু নাংগাৰ লেথাই জিলা পৰিষদৰ শীৰ্ষ বিষয়াসকলৰ সৈতে নাংগন জিলাৰ নাৰানী ৰাছিং আৰু ৰালেক অঞ্চল পৰিদৰ্শন কৰে। জিলাখনৰ প্ৰায় 10,000 লোকক সাময়িকভাৱে স্থানান্তৰিত কৰা হৈছে। ইফালে ৰাজ্যিক পৰ্যটন আৰু অসমৰ বিমান পৰিবহণ মন্ত্ৰী চৰণ থাণ্ডু ভোটিয়াৰ নেতৃত্বত আজি জিলাখনৰ লাচুং আৰু চুমথাঙৰ পৰা 15 বিদেশী পৰ্যটককে ধৰি প্ৰায় 2,000 পৰ্যটকৰ উদ্ধাৰ প্ৰচেষ্টা অব্যাহত আছে। প্ৰতিকূল বতৰ আৰু ভূমিস্খলনত পথ বন্ধ হৈ পৰাৰ ফলত এই ক্ষেত্ৰত কিছু অসুবিধা দেখা দিয়ে। নাংগানৰ জিলা আয়ুক্ত হেম কুমাৰ ছেত্ৰীয়ে আকাশবাণী জনোৱাৰ মতে প্ৰতিকূল বতৰ তথা কেইবাটাও অঞ্চলত পথ যোগাযোগ বন্ধ হৈ পৰাৰ পৰিপ্ৰেক্ষিতত পৰ্যটকসকলে সম্প্ৰতি বিমানেৰেলৈ অহাটো অসম্ভৱ হৈ পৰিছে। আগতে হৈ থকা পৰ্যটকসকলক নিৰাপদ হোটেলত ৰখাৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ কয় যে বতৰ ভাল হলে পৰ্যটকসকলক নিৰাপদে ঘূৰাই অনাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা কৰা হ'ব। উল্লেখযোগ্য যে ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত ৰাজ্যখনত এতিয়ালৈকে 9 লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় 2,000 পৰ্যটক নাংগান জিলাত আবদ্ধ হৈ আছে। সাহায্য প্ৰদানৰ অংশ হিচাপে মৃত লোককেইজনৰ নিকট আপনালৈ 4,00,000 টকাৰ এককালীন সাহায্য প্ৰদান কৰা হ'ব। আনহাতে জিলাখনত বানত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ৰাচন মজুত কৰি ৰখা হৈছে। যোৱা মঙলবাৰে ৰংপুৰত প্ৰত্যাহ্বান আৰু ভাৰপথ মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে ছিকিম চৰকাৰৰ পথ আৰু দলং বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে মিলিত হৈ ৰাজ্যখনৰ বান পৰিস্থিতিৰ বুজ লয়। আকাশবাণীৰ বাতৰিখনৰ বিভাগৰ দ্বিভাষিক ফৰেন অনুষ্ঠান পাব্লিক স্পীকত কালি নিশা 4 বজাত স্বাস্থ্য আৰু কল্যাণৰ বাবে যোগ সন্দৰ্ভত মৰিয়াজী দেশৰ ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠানৰ যোগ বিশেষজ্ঞ ডাঃ সুৰক্ষিত গোস্বামী আৰু যোগ চিকিৎসা কাৰ্যসূচী বিষয়া ডাঃ ঈশ্বৰ এন আচাৰ্যৰ সৈতে হোৱা এটা আলোচনা প্ৰচাৰ কৰা হ'ব। আগৰ শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 011-2342-1050 আৰু 011-2332-1444 নম্বৰত ফোন কৰি যোগাভ্যাসৰ বিভিন্ন দিশ সম্পৰ্কে বিশেষজ্ঞ দুগৰাকীক প্ৰশ্ন দিব পাৰিব। তেওঁলোকে হোৱাটছএপযোগে 9289-9400-44 নম্বৰলৈ প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব। আকাশবাণীৰ FM গোল্ড চেনেল আৰু অতিৰিক্ত ফ্ৰিকুৱেঞ্চিসমূহত এই অনুষ্ঠান সহজলৈ পোৱা যাব। শ্ৰোতাসকলে আমাৰ ৱেবছাইট newsroom.ai.co.in আৰু ইউটিউব চেনেল newsroom.ai অফিচিয়েল যোগেও এই অনুষ্ঠান প্ৰচাৰ হ'ব। বেংগালুৰুৰ এম চি এছ এমি ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মহিলা দলৰ তিনিখনীয়া ক্ৰিকেট শৃংখলাৰ প্ৰথমখন এদিনত আজি ভাৰতে দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে 261 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আৰু বাতৰিহ পৰিলক্ষে দক্ষিণ আফ্ৰিকাই 22 4 উইকেট হেৰুৱাই 72 ৰাণ কৰি খেলি আছে। হৰমপ্ৰীত কৌৰৰ নেতৃত্বত ভাৰতীয় মহিলা দলটোৱে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 50 অভাৰত 8 উইকেট হেৰুৱাই 365 ৰাণ কৰে। দলৰ হৈ স্মৃতি মন্ধনাই 170 ৰাণ কৰে। আৰক্ষী দলটোৰ আয়াবংগা শাখাই 3 আৰু ৰাছাবটা ক্লাছে 2 উইকেট দখল কৰে। উল্লেখযোগ্য যে 2025 চনৰ ICC এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ প্ৰস্তুতিৰ ক্ষেত্ৰত 2 দলৰ বাবে এই শৃংখলাটো অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব। পাকিস্তান আজি ফ্লৰিডাত হ'বলগীয়া ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ এখন খেলত আয়াৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। 2 দল ইতিমধ্যে প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। গ্ৰুপ এৰ পৰা ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই ছুপাৰ 8 পৰ্যায়ত স্থান নিশ্চিত কৰিছে। ইটালীৰ পেৰিছত চলি থকা ATP চেলেঞ্জাৰ টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত আজি ভাৰতৰ সুমিত নাগাল আৰু ইটালীৰ লুচিয়ানো ডাৰ্ডিৰ মুখামুখি হ'ব। খচ্চ বছৰৰ ভাৰতীয় খেলুৱৈগৰাকীয়ে কালি অনুষ্ঠিত ছেমি ফাইনেলত স্পেইনৰ বাৰ্নাবে জাপাটা নিয়ালিছক 7-6, 6-6 ছেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। এইবাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু জাৰ্মানীৰ এণ্ড্ৰু ৰেজনৰ যুগুতৈ শীৰ্ষ বাছনিৰ জুটি আৰ্জেণ্টিনাৰ গুইডো এণ্ড্ৰিয়োজি আৰু মেক্সিকোৰ মানুৱেল এনচেল ৰেয়েছ লয়নৰ হাতত 4-6, 5-7 ছেটত পৰাস্ত হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ বাতৰি দিছো। গৃহমন্ত্ৰী অমিত শ্বাহে জম্মু কাশ্মীৰৰ নিৰাপত্তা ব্যৱস্থা আৰু অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি পৰ্যালোচনা কৰাৰ উদ্দেশ্যে আজি এখন উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰে। উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে আজি সংসদ ভৱন চৌহদত নতুনকৈ নিৰ্মাণ কৰা প্ৰেৰণাস্থল উদ্বোধন কৰে। ছিকিমৰ বান বিধবস্ত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান পূৰ্ণগতিত অব্যাহত আছে আৰু ভাৰতৰ দক্ষিণ আফ্ৰিকাৰ মহিলা ক্ৰিকেট দলৰ মাজৰ প্ৰথমখন এদিনীয়াত ভাৰতে দক্ষিণ আফ্ৰিকাৰ জয়ৰ বাবে 261 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে।